নমস্কাৰ, মই হিমাংশু শেখৰ বৈশ্য, 29 নং পলাকবাৰী বিধানসভা সমষ্টিৰ এইবাৰৰ বিজেপিৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী। এখন বিকশিত, সুৰক্ষিত, সৰ্বাংগীন সুন্দৰ পলাকবাৰী নিৰ্মাণৰ বাবে অহা 9 এপ্ৰিল তাৰিখে পদুম ফুলৰ ছবিত ভোটদান কৰি আমাক জয়যুক্ত কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি থকা বিকাশৰ যাত্ৰাৰ সহযাত্ৰী হ'বলৈ পদুম ফুলৰ ছবিত নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰে যেন। ধন্যবাদ।